এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীক ডক্টৰ বিতৰণ দেশত খনিজ তেল ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ 30 মেৰ পূৰ্বে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ উত্তৰ পূৰ্বাঞ্চলৰ 5খন ৰাজ্যকে ধৰি দেশৰ 16খন ৰাজ্যৰ 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যায়ক্ৰমে বিশেষ পুংখানুপুংখ পুনৰীক্ষণ আৰম্ভ হ'ব বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীক ডক্টৰ বিতৰণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলিক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ তথা চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয়। অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বৰক পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব দিয়াৰ লগতে অজন্তা নেওগক পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ দায়িত্ব প্ৰদান কৰা হয়। দেশত খনিজ তেল ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত এখন আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই কথা প্ৰকাশ কৰে। ইপিনে দেশত 69 দিনৰ বাবে অপৰিশোধিত তেল আৰু 45 দিনৰ বাবে ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। ইন্ধন সৰবৰাহত এই পৰ্যন্ত কোনো সমস্যা হোৱা নাই বুলি উল্লেখ কৰি জনসাধাৰণক আতংকিত নহবলৈ তেওঁ আহান জনাইছে। পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি ইন্ধনৰ নাটনিক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে শ্ৰীপুৰীয়ে কালি এই আহান জনায়। তেওঁ কয় যে দেশত ৰন্ধন গেছৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্ধন আৰু অন্যান্য সামগ্ৰীৰ ব্যৱহাৰত সংযম ৰক্ষা কৰিবলৈ জনোৱা আহানক সতৰ্কবাণী হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ জনসাধাৰণক পৰামৰ্শ দিয়ে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে জনোৱা 7টা আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে অন্যান্য সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগসমূহৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ পাছত এখন সংবাদমেলত শ্ৰীচৌহানে কয় যে মন্ত্ৰী পৰ্যায়ত অনাগত এবছৰৰ বাবে তেওঁলোকে সোণ ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱাৰ লগতে বিদেশ ভ্ৰমণৰ পৰা বিৰত থকাৰো সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মিতব্যয়ীভাৱে খোৱা তেল আৰু যথাসম্ভৱ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কৃষকসকলৰ মাজত সাৰৰ সন্তুলিত ব্যৱহাৰৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে কৃষি মন্ত্ৰালয়ে সমগ্ৰ দেশতে গাঁও পঞ্চায়ত অভিযান আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে। বিগত 10 দিন ধৰি চলি থকা অনিশ্চয়তা আৰু উত্তেজনাৰ অৱসান ঘটাই কংগ্ৰেছে আজি VD Sathisanক কেৰালমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। নতুন দিল্লীত আজি সংবাদমেলত কংগ্ৰেছ নেতা অজয় মাকেন, মুকুল ৱাছনিক আৰু দীপিকা দসমুনছিয়ে এই কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ পাছতে কংগ্ৰেছ নেতৃত্বাধীন UDFএ ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে। উল্লেখযোগ্য যে কেৰালমৰ বিধানসভা নিৰ্বাচনত এইবাৰ UDFএ 2/3 অধিক সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল যদিও বিভিন্ন শিবিৰৰ লবি তথা তৃণমূল পৰ্যায়ত কৰ্মীসকলৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ সিদ্ধান্ত ল'বলৈ অসমৰ্থ হৈছিল। ৰাজ্য চৰকাৰে অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। অহা 21 মে'ৰ পৰা হ'বলগীয়া বিধানসভা অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই কালি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। প্ৰস্তাৱিত বিধেয়কখনে বিবাহৰ আইনী বয়স নিৰ্ধাৰণ, বহু বিবাহত নিষেধাজ্ঞা, সম্পত্তিৰ অধিকাৰ আৰু লিভ ইন ৰিলেচনকে ধৰি কেইবাটাও বিষয় সামৰি ল'ব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিধানসভাত উমৈহতীয়া দেৱানী বিধি উত্থাপনৰ বিষয়টোক আদৰণি জনাইছে।
এই ঐতিহাসিক সিদ্ধান্ত ইউনিফৰ্ম চিভিল কোডৰ ইমপ্লিমেণ্টেশ্যনৰ, তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ পূৰ্বেই সদনৰ মজিয়াত ঘোষণা কৰিছিল যে আমাৰ চৰকাৰ হলে আমি প্ৰথম অধিৱেশনতে UCC আমি আনিম, কথা দিয়া মতে প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়িছে। আৰু UCC দেশৰ ঐক্য, সংহতি, লিংগ বৈষম্য আৰু দেশখনৰ বাবে সমান আইন, এক আইন, ওয়ান ল, এইটো সময়ৰ আহ্বান। আৰু সেইকাৰণে এই আইনখনে কাকো ক্ষতি নকৰে, কাৰো ওপৰত কোনো উৎপীড়ন বা অত্যাচাৰ নচলায়।
শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পুনৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে তৎপৰতা চলাইছে। সেই অনুসৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰি নিম্ন আৰু উচ্চ প্ৰাথমিকৰ খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অহা 30 মে বা তাৰ পূৰ্বে খালী শিক্ষক পদৰ তথ্যসমূহ নিৰ্দিষ্ট পৰ্টেলত দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2025 চনত 5,550টা আৰু 2026 চনত 4,500টা প্ৰাথমিক শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ৰাজ্যৰ সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এই উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছে। নিৰ্বাচন আয়োগে দেশৰ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰ্যায়ক্ৰমে বিশেষ পুংখানুপুংখ পুনৰীক্ষণ অৰ্থাৎ SIR তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। এই পৰ্যায়ত অন্তৰ্ভুক্ত হোৱা ৰাজ্যসমূহ হৈছে অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, উৰিষ্যা, ঝাৰখণ্ড, হাৰিয়ানা, পঞ্জাৱ, উত্তৰাখণ্ড, তেলেংগানা আৰু কৰ্ণাটক। একেদৰে কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লী, চণ্ডীগড়, দাদৰা আৰু নগৰ হাৱেলী আৰু দমন আৰু দিউত SIR তৃতীয় পৰ্যায় আৰম্ভ হ'ব। সমগ্ৰ দেশতে ভোটদাতাৰ সঠিক আৰু শেহতীয়া তথ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দ্বাৰা পৰহিলৈ ডিব্ৰুগড়ত হ'বলগীয়া বিমান আক্ৰমণ ব্লেক আউটৰ অনুশীলন সন্দৰ্ভত ব্যাপক প্ৰস্তুতি চলি আছে। মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। জিলাখনৰ জৰুৰীকালীন ব্যৱস্থাৱলীৰ সামৰ্থ্য বৃদ্ধিৰ লক্ষ্যৰে আয়োজিত এই সভাত অসামৰিক প্ৰতিৰক্ষা, গৃহৰক্ষী বাহিনী, পৰিবহণ, স্বাস্থ্য, জনসংযোগ, APDCL, DDMA, অগ্নি নিৰ্বাপক আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰি কাৰ্যসূচী সফল কৰাৰ কৌশল নিৰ্ধাৰণ কৰে। প্ৰশাসনৰ ফালৰ পৰা অনুশীলনৰ সময়ত জনসাধাৰণক আতংকিত নহবলৈ আৰু সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহান জনোৱা হৈছে। গোৱালপাৰা চহৰৰ ভালুকডুবিৰ নতুন আৱৰ্ত ভৱন প্ৰাংগণত আজি সম্ভাব্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতা বিষয়ত আখৰা চলোৱা হয়। গৃহ পৰিক্ৰমা মন্ত্ৰালয়, ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ তথা অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনা অনুসৰি সম্ভাব্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই জৰুৰীকালীন অনুশীলনৰ ব্যৱস্থা কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকনু মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে কালি অভিযুক্ত শ্যামকনু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। কোকৰাঝাৰ জিলাত পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা পৰিবহণ বিভাগে আজি জিলা প্ৰশাসনৰ সহযোগত ক্ষেত্ৰভিত্তিক অনুসন্ধান কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিবহণ বিভাগে লগতে যান বাহনৰ চালক তথা জনসাধাৰণৰ মাজত পথ সুৰক্ষাৰ বিভিন্ন দিশ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস চলায়। আজি জিলা আয়ুক্ত ডঃ পি উদয় প্ৰবীণ, জিলা পৰিবহণ বিষয়া ধজেন্দ্ৰ বসুমতাৰী আৰু আৰক্ষী আয়ুক্ত অক্ষত গাৰ্গে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰিগাঁও, বিছমুৰি, আলাংগী আৰু তিলাপাৰা অঞ্চলৰ দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰি পথ সুৰক্ষামূলক যাৱতীয় পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে বিগত 4 মাহত কোকৰাঝাৰ জিলাত পথ দুৰ্ঘটনাত প্ৰায় 40 জন লোকৰ মৃত্যু হয়। ইয়াৰে অধিক সংখ্যকৰ পথ দুৰ্ঘটনা তীব্ৰগতিত যান বাহন চলোৱাৰ বাবে সংঘটিত হয় বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। এই চালকসকলক পথ সুৰক্ষাৰ নীতি নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায়।
আমাৰ ডিষ্ট্ৰিক্টত যিখিনি ৰোড ৰানিং এজ আছে, হেল্থ ডিপাৰ্টমেণ্ট হ'ব পাৰে, এডুকেশ্যন ডিপাৰ্টমেণ্ট, সকলো মিলি আমি ৰোড ছেফটি মিটিং কৰি আমাৰ মাহত যিখিনি ইছ্যু হৈ আছে ডিষ্ট্ৰিক্টত, এক্সিডেণ্ট ক'ত হৈ আছে, কি প্ৰব্লেম আছে, ৰোড ষ্ট্ৰাকচাৰেল ইছ্যুজ কিবা আছে, নাইতো বেলেগ কি কাৰণত এক্সিডেণ্ট হৈ আছে, আমি কেনেকৈ এইটো প্ৰিভেণ্ট কৰিব পাৰিম, আমি নৰ্মেলি মিটিং কৰি গোটেই ইছ্যুজ প্ৰত্যেক মাহ আমি ডিছকাছ কৰিম। ডিছকাছ কৰাৰ পিছত এইটো একচন হৈ আছে য়া নাই, আমাৰ যিখিনি ডিচিশ্যন আমি লৈ আছো ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি মিটিং হ'ল, কিবা লাইক এক্সিডেণ্ট হৈছিলে তাতে স্পীড ব্ৰেকাৰ লাগে, স্পীড ব্ৰেকাৰ কনষ্ট্ৰাকশ্যন হৈছিলে য়া নাই, ইনষ্টল কৰিছিলে নাই, এনেকুৱা যিখিনি কাম কৰিব লাগে ৰোড ৰেনিং এজেঞ্চি মানে PWD হ'ব পাৰে, নেশ্যনেল হাইৱে NHA, তেওঁলোকে কাম কৰি আছে নে আমি এবাৰ চেক কৰিবলৈ আহিলো।
কাৰ্বি আংলং জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ডিফুৰ স্বাস্থ্যসেৱা যুটীয়া কাৰ্যালয়ত জিলা কাৰ্যবাহিনীৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ নিয়মীয়া চিটাকৰণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। সভাত অংশ লৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিয়াল আৰু স্বাস্থ্য বিভাগৰ সচিব ৰাজেশন তেৰাঙে জিলাখনত 14-15 বছৰীয়া কিশোৰীসকলক জৰায়ুৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে SPPV চিটা প্ৰদান সুনিশ্চিত কৰিবলৈ চিকিৎসক শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰতিনিধিসকলক আহ্বান জনায়। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ অন্যান্য জিলাত আজি আৰু অহা দুই তিনিদিনলৈ বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বৰষুণৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ঠাইত পানী জমা হোৱা আৰু ভূমিস্খলনৰ আশংকা কৰি জিলা কৰ্তৃপক্ষ তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে তাৎক্ষণিক সঁহাৰি ব্যৱস্থা সাজু কৰি ৰাখিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰীৰ জনসাধাৰণক যাৱতীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আহান জনাইছে। অসম মণিপুৰ সীমান্তৰ জিৰিঘাটত আৰক্ষী আৰু মাদক দ্ৰব্য সৰবৰাহকাৰীৰ মাজত সংঘৰ্ষত যোৱা নিশা এজন ড্ৰাগছ মাফিয়াৰ মৃত্যু হয়। সংঘৰ্ষত নৱজিৎ তাঁতী আৰু সন্তোষ বিশ্বাস নামৰ দুজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয়। কাছাৰৰ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই জনোৱা মতে চাইলেন ডংগল নামৰ ধৃত সৰবৰাহকাৰীজন নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন ইউনাইটেড কুকি লিবাৰেচন আৰ্মীৰ সদস্য আছিল। শিলচৰত আজি এখন সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে কিছুদিন পূৰ্বে জিৰিঘাট অঞ্চলত মাদক দ্ৰব্য সৰবৰাহকাৰী চক্ৰৰ গুলীচালনাত এজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হৈছিল। ইয়াৰ পাছতে অঞ্চলটোত আৰক্ষীয়ে তালাচী অভিযান তীব্ৰতৰ কৰি তোলে বুলি অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।
আৰক্ষী এটা এণ্টি ড্ৰাগছ অভিযানত আমাৰ এজন আৰক্ষীৰ হাভিল্লাৰ বুলেট ইঞ্জুৰী হয় আৰু সেই বুলেট ইঞ্জুৰী হোৱাৰ পিছত আমি তদন্ত কৰাৰ ফলত আমি কিছু একিউজ আইডেণ্টিফাই কৰোঁ। যোৱা নিশা এটা পাৰ্টি জিৰিঘাট অঞ্চললৈ যায় আৰু জিৰিঘাট অঞ্চলত গৈ পেলাই বোমাপুঞ্জি বুলি এটা জেগা আছে, সেই জেগাত তেখেতসকলৰ ঘৰ আছিলে। তেখেতৰ ঘৰত এজন একিউজ, যিজন মূল অভিযুক্ত চাইলন ডাংগেল এলাইফ লুলুন, তেখেতৰ ঘৰত তেখেতক পায় আৰু তেখেতক কৰায়ত্ব কৰে।
জনসাধাৰণৰ মাজত পৰিৱেশ সচেতনতা, বহনক্ষম উন্নয়ন আৰু জলবায়ুৰ প্ৰতি দায়বদ্ধতাৰ মানসিকতা গঢ়ি তোলাৰ লক্ষ্যৰে মৰিগাঁও মহাবিদ্যালয়ত জীৱনৰ বাবে জলবায়ু মহোৎসৱ সন্মিলনৰ আয়োজন কৰা হৈছে। আজিৰে পৰা অনুষ্ঠিত মহোৎসৱ পৰহিলৈ অন্ত পৰিব। য'ত আছে নদী, বনাঞ্চল, পৰ্বত, উপকূল আৰু মহাসাগৰ শীৰ্ষক বিষয়বস্তুৰে আয়োজন কৰা এই মহোৎসৱৰ জৰিয়তে অভিজ্ঞতা ভিত্তিক আৰু আন্তঃক্ৰিয়াশীল শিক্ষাৰ মাধ্যমেৰে জলবায়ু পৰিৱৰ্তন, বহন ক্ষমতা আৰু পৰিৱেশ বিজ্ঞান সম্পৰ্কে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগত অনুষ্ঠিত এই মহোৎসৱ মৰিগাঁৱৰ জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে উদ্বোধন কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ান্ছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। এই জয়ৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 16 পইণ্টেৰে গুজৰাটৰ সৈতে যুটীয়াভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰে। তৃতীয় অসম ৰাজ্যিক ফুটছাল চেম্পিয়নশ্বিপত গুৱাহাটী চিটি ফুটবল ক্লাবে খিতাপ দখল কৰিছে। গুৱাহাটীত অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলত আজি চিটি ফুটবল ক্লাবে আকাশ ফুটবল ক্লাবক পেনাল্টি শ্বুটআউটত 2-0 গলত পৰাস্ত কৰে। গুৱাহাটী চিটি ফুটবল ক্লাবে 3 বছৰৰ দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিবলৈ সমৰ্থ হৈছে। এই জয়ৰ সুবাদত দলটোৱে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ক্লাব ফুটছাল চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ 4গৰাকী মন্ত্ৰীক ডক্টৰ বিতৰণ। দেশত খনিজ তেল, ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ। 30 মেৰ পূৰ্বে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ। উত্তৰ পূৰ্বাঞ্চলৰ 5খন ৰাজ্যকে ধৰি দেশৰ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয়শাসিত অঞ্চলত পৰ্যায়ক্ৰমে বিশেষ পুংখানুপুংখ পুনৰীক্ষণ আৰম্ভ হ'ব বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব।